إلا من رحم ربك ولذلك خلقهم وتمت كلمة ربك لأملأن جهنم من الجنة والناس أجمعين.
কিন্তু তেওঁলোক নহয় যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে, কাৰণ এইভাৱেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে। লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে নিশ্চিতভাৱে আমি জিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম।